গুড মৰ্ণিং গুৱাহাটী, সময় এতিয়া পুৱা 7:16।
সময় যে কিমান সলনি হ'ল, আছে কেৱল কামৰ কামৰণি, আহৰি নাই কাৰো ৰাতিপুৱা কি গধূলি। মনত পৰে কেতিয়াবা শৈশৱৰ সেই পঢ়ালি, বাইদেউক কৰা ধেমালি।
তাজবিধ গোন্ধ থকা ফুলৰ নাম কোৱা, কোনে কোনে পাৰিবা কোৱা?
গোলাপ তগৰ আৰু বাইদেউ আপুনি।
সেইবুলি স্মৃতি বিচাৰি ওলালো আজি।
মা, মই আহিছো দেই।
এইটো শুনিছো,
কোনে মিউজিক কৰিছে?
পৰাণে কৰিছে মিউজিক।
কোনে গাইছে?
গম পাব ৰবা কোনে গাইছে। লগত লৈ যাম নয়ন দিলি মোকো আজি।
আপুনি এতিয়া কিন্তু গানটো আপোনাৰ মুখেৰে শুনিম।
বিচাৰি নেপালি নিয়ৰৰে বুকুতে ৰাতি ৰাতি ফুলিলি ৰে ঐ বুকুতে কি হবাই খুন্দিলে তাৰে
সময়বোৰক যদি টাইম মেচিনত ভৰাই থ'ব পাৰিলোহেঁতেন, পুৰণি কাগজত লিখি থোৱা শব্দবোৰক চকুলৈ ভাহি অহা আজিৰ ভাৱক নতুনকৈ গীতৰ কথাত প্ৰাণ দি পেলালোহেঁতেন।
কেশৱ, কি হ'ল, নোযোৱা নেকি? বাকীখিনি?
বাকীখিনি সুৰ কৰা নাই।
দিয়ক মোবাইলটো, দিয়ক মই বাট্ৰাই কৰোঁ।
সুগন্ধি তই দিলি যে বিলাই উকা বুকুৰ সুতালতে কেঁচা কলি যায় কান্দে হেৱালি মোৰ কেনি বাহেৰা তোৰে হেৱালি হেৱালি তই ৰাতি ফুলা ফুল।
স্মৃতিবোৰ এনেকুৱাই নেকি, বাৰে বাৰে লুকাই সোমাই। পিছে ভেঞ্চাৰৰ পৰা চৰকাৰী হোৱা শেৱালীয়ে মনৰ কলমত এইবাৰ বা কি বতৰা কঢ়িয়ায়।
আমাৰ অতিথিসকল ইতিমধ্যে আহি পাইছেহি। এতিয়া আমাৰ কণমানি ভণ্টিজনীয়ে নয়নদাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব।
কানে কানে আহি কলে মৰম আজি মুঠি
তেহেৰাই নহয় জানা হেৱালি ক্ষণে ক্ষণে চিনাকি হেৰা বাবা। সাবনতে দুলিসা পারুতে ঠিকনা হেরালে
লগ পাম লগ পাই ভাল লাগিলে
বাই কেখন
কি গার্লফ্রেন্ড নেকি
নহয় খেৱালি বাইদেউৰ এক ষ্টুডেণ্ট টেট মাষ্টৰনি জইন কৰিছে আজি
অ' মই আকৌ গাৰ্লফ্ৰেণ্ড বুলিয়ে ভাবিছিলোঁ
শারদীয় বতৰত শুনিলে শেৱালী আমি শুনিলো 92.7 বিগ এফএমত নয়ন নীলিমৰ কণ্ঠত আৰু কেশৱ নয়নৰ কথাৰে আৰু ষ্টুডিঅত আজি কথা পাতি আছো কেশৱ নয়নৰ সৈতে শেৱালীৰ বিষয়ে